পাচনি কৰ্ম অধ্যায় একৈশ। পাছে আমি তেওঁলোকৰ পৰা লগ এৰাই দি হৈ জাহাজেৰে পোনবাটেদি কু দ্বীপলৈ গৈ পাছদিনা ৰুদ দ্বীপ পালো আৰু তাৰ পৰা পাতাৰলৈ গৈ সেই ঠাইতে ফৈনিকিয়ালৈ যোৱা জাহাজ এখন পাই আমি তাতে উঠি যাত্ৰা কৰিলো। পাছে কুপ্ৰ দ্বীপ দেখা গলত তাক বাওঁহাতে এৰি চিৰিয়া দেশলৈ গৈ তুৰ নগৰত নামিলো, কিয়নো তাত জাহাজৰ মাল দিবলগীয়া আছিল। সেই ঠাইৰ শিষ্যবিলাকক বিচাৰি পাই আমি তাতে সাতদিন থাকিলো। তেওঁলোকে আত্মাৰ দ্বাৰাই পৌলক জিৰচালেমলৈ নাযাবলৈ ক'লে। সেইকেইটা দিন থাকি আমি ওলাই যাওঁতে তেওঁলোক ল'ৰা তিৰোতাৰ সৈতে সকলোৱে নগৰৰ বাহিৰলৈকে আমাক আগবঢ়াই থলে আৰু সাগৰৰ তীৰত আঁঠুলৈ প্ৰাৰ্থনা কৰি পৰস্পৰে বিদায় লৈ আমি জাহাজত উঠিলো। কিন্তু তেওঁলোক নিজ নিজ ঘৰলৈ উলটি গ'ল। পাছে আমি টুৰৰ পৰা গৈ তলিমাই পাই সমুদ্ৰ যাত্ৰা শেষ কৰিলো আৰু ভাইবিলাকক মংগলবাদ কৰি তেওঁবিলাকৰ লগত এদিন থাকিলো। পাছদিনা আমি তাৰ পৰা ওলাই গৈ কৈশৰীয়া পাই সাতজনৰ মাজৰ শুভবাৰ্তা প্ৰচাৰক জি ফিলিপ তেওঁৰ ঘৰত সোমাই তেওঁৰ লগত থাকিলো। সেইজনৰ ভাবুকি প্ৰচাৰ কৰা চাৰিজনী অবিবাহিতা জীয়েক আছিল। সেই ঠাইতে আমি কেইদিনমান থাকোঁতে জিহুদিয়াৰ পৰা আগাব নামেৰে এজন ভাৱবাদী আহিল। তেওঁ আমাৰ ওচৰলৈ আহি পৌলৰ টঙালি লৈ নিজৰ হাত ভৰি বান্ধি কলে,
আত্মাই এই কথা কৈছে, যাৰে এই টঙালি সেই মানুহক জেৰুচালেমত জিহুদীবিলাকে এইদৰে বান্ধি পৰজাতিবিলাকৰ হাতত শুধাই দিব।
এই কথা শুনি তাত থকাবিলাকে আৰু আমিও পৌলক জিৰচালেমলৈ নাযাবলৈ মিনতি কৰিলো। তেতিয়া তেওঁ উত্তৰ দিলে,
তোমালোকে কান্দি কান্দি মোৰ হৃদয় বিদাৰি কি কৰিছা? কিয়নো প্ৰভু যীশুৰ নামৰ কাৰণে মই জিৰচালেমত কেৱল বান খাবলৈ নহয় মৰিবলৈকো যুগুত হৈ আছো।
তেওঁ আমাৰ কথা নোলোৱাত আমি ক্ষান্ত হৈ কলো,
প্ৰভুৰ যি ইচ্ছা সেই হওক।
তাৰ পাছত আমাৰ সম্বল গোটাই লৈ জিৰচালেমলৈ যাত্ৰা কৰিলো আৰু কৈচেৰিয়াৰ পৰা জন চাৰে শিষ্য আমাৰ লগত আহিল আৰু নাচুন নামেৰে কুপ্ৰ দ্বীপৰ তেওঁৰ যি পুৰণি শিষ্যৰ ঘৰত আমি আলহী হৈ থকাৰ কথা আছিল তেওঁক লগত লৈ আনিলে। আমি জিৰচালেম পালত ভাইবিলাকে আনন্দৰে আমাক গ্ৰহণ কৰিলে। পাছদিনা পৌল আমাৰ সৈতে জাকোবৰ তাত সোমাল আৰু বৃদ্ধ লোকসকলেও তাত উপস্থিত আছিল। পাছে তেওঁলোকক মংগলবাদ কৰি ঈশ্বৰে তেওঁৰ পৰিচৰ্যাৰ দ্বাৰাই পৰজাতি লোকৰ মাজত যি যি কৰিলে তাৰ কথা এটা এটাকৈ বৰ্ণনা কৰিলে। তাকে শুনি তেওঁলোকে ঈশ্বৰৰ প্ৰশংসা কৰিলে আৰু তেওঁক ক'লে,
হে ভাই, তুমি দেখিছা ইহুদীবিলাকৰ মাজত বিশ্বাস কৰাবিলাকৰ কত হাজাৰ লোক আছে আৰু তেওঁবিলাক সকলোৱেই বিধানত উৎসাহী। কিন্তু তোমাৰ বিষয়ে তেওঁবিলাকে এই সংবাদ পালে, তুমি বোলে পৰজাতিবিলাকৰ মাজত থকা জিহুদী লোকক মচিক ত্যাগ কৰিবলৈ শিকাই কৈছা যে তেওঁবিলাকে ল'ৰাৰ চুন্নত কৰিব নালাগে আৰু ৰীতিমতে আচৰণ কৰিব নালাগে। এতেকে কি হ'ব? তুমি আহিলা বুলি তেওঁবিলাকে অৱশ্যে শুনিব। এতেকে আমি তোমাক এটা কথা কওঁ, তুমি তাকে কৰা। সংকল্প কৰা আমাৰ চাৰিজন মানুহ আছে, তেওঁলোকক লৈ একেলগে নিজকে সূচী কৰা আৰু তেওঁলোকৰ মূৰ খুৰাবলৈ তুমি খৰচ দিয়া। তাতে তোমাৰ বিষয়ে যি সংবাদ পালে সেয়ে যে একো নহয়, কিন্তু তুমি নিজে বিধান পালন কৰি নিয়মিত ৰূপে চলিছা তাক সকলোৱে জানিব। কিন্তু পৰজাতিবিলাকৰ মাজত বিশ্বাস কৰাবিলাকৰ বিষয়ে হলে তেওঁবিলাকে দেৱতাৰ প্ৰসাদ, তেজ, তেতু চেপালি মৰা জন্তু খোৱা আৰু বেবিচাৰৰ পৰা নিজকে ৰক্ষা কৰিবলৈ আমি নিশ্চয় কৰি লিখি পঠাওঁ।
তাতে পৌলে সেই মানুহকেইজনক লৈ পাছদিনা তেওঁলোকৰ সৈতে নিজকে সূচী কৰি ধৰ্মধামত সোমাই তেওঁলোকৰ প্ৰতিজনৰ নিমিত্তে নৈবেদ্য উৎসৰ্গ হোৱালৈকে সূচী কৰা কাৰ্যত কিমান দিন লাগিব তাক জনালে। কিন্তু সেই সাতদিন প্ৰায় শেষ হলত এছিয়া দেশৰ জিহিদুবিলাকে তেওঁক ধৰ্মধামত দেখি গোটেই লোকসমূহক উচতাই তেওঁক ধৰি ৰিঙিয়াই কলে,
হে ইছৰাইলৰ মানুহবিলাক, সহায় কৰা। যি মানুহে আমাৰ জাতিৰ বিধানৰ আৰু এই ঠাইৰ বিৰুদ্ধে আদায় ঠাইতে সকলো লোকক শিক্ষা দিব লাগিছে সি এইটো। তাত বাজেও ই গ্ৰীক মানুহকো ধৰ্মধামৰ ভিতৰলৈ আনি এই পবিত্ৰ ঠাই অপবিত্ৰ কৰিলে,
কিয়নো তেওঁবিলাকে আগেই ট্ৰফিম নামেৰে ইফিচিয়া এজনক নগৰৰ মাজত পৌলৰ লগত দেখিছিল আৰু তেওঁ তাক ধৰ্মধামৰ ভিতৰলৈ আনিছিল বুলি তেওঁবিলাকে ভাবিছিল। তাতে গোটেই নগৰ অস্থিৰ হোৱাত মানুহবিলাকে লৰি আহি পৌলক ধৰি ধৰ্মধামৰ পৰা বাহিৰলৈ টানি নিলে আৰু তেতিয়াই দুৱাৰবোৰ বন্ধ কৰা হ'ল। এইদৰে তেওঁবিলাকে তেওঁক বধ কৰিবলৈ যত্ন কৰোঁতেই জিৰচালেমৰ গোটেইখনত হুলস্থুল লাগিছে। এই বাৰ্তা সৈন্য দলৰ হাজাৰৰ সেনাপতিয়ে শুনি তেতিয়াই সেনাৰ সৈতে এশৰ সেনাপতিবিলাকক লগত লৈ তেওঁবিলাকৰ ওচৰলৈ লৰি আহে। তাতে তেওঁবিলাকে হাজাৰৰ সেনাপতি আৰু সেনাবোৰক দেখি কৌলক কোবাবলৈ এৰিলে। পাছে হাজাৰৰ সেনাপতিয়ে ওচৰলৈ আহি তেওঁক ধৰি দুডাল শিকলিৰে বান্ধিবলৈ আজ্ঞা দিলে। পাছে সুধিলে, এইটো কোন আৰু কিনো কৰিলে? তাতে লোকসমূহৰ মাজত বেলেগ বেলেগ মানুহে বেলেগ বেলেগ কথাৰে ৰিঙিয়া ৰিঙি কৰাত কোলাহলৰ কাৰণে তেওঁ তাৰ একো নিশ্চয় কৰিব নোৱাৰি পৌলক দুৰ্গৰ ভিতৰলৈ নিবলৈ আজ্ঞা দিলে। পাছে জখলাত উঠোতে লোকসমূহৰ উগ্ৰতাৰ কাৰণে সেনাবোৰৰ দ্বাৰাই তেওঁক দাঙি নিয়া হ'ল, কিয়নো লোকসমূহে পাছে পাছে গৈ ৰিঙিয়াই ৰিঙিয়াই কলে,
তাক দূৰ কৰক।
পাছে পৌলক দুৰ্গৰ ভিতৰলৈ নিবলৈ ধৰোঁতেই তেওঁ হাজাৰৰ সেনাপতিক কলে,
আপোনাৰ আগত মই কিছু কথা ক'বলৈ পাৰোনে?
তাতে তেওঁ সুধিলে,
তুমি গ্ৰীক ভাষা জানানে? যিজন মিছৰিয়াই ইয়াৰ আগেয়ে ঘাটকবিলাকৰ মাজৰ 4,000 মানুহক উচতাই লগত লৈ অৰণ্যলৈ গৈছিল, তুমি সেইজন নোহোৱানে?
কিন্তু পৌলে কলে,
মই কিলিকিয়া দেশৰ তাৰ্ছ নগৰৰ যিহুদী মানুহ, সামান্য নগৰৰ মানুহ নহওঁ। বিনয় কৰ, মানুহবিলাকৰ আগত কথা ক'বলৈ মোক অনুমতি দিয়ক।
তেওঁ অনুমতি দিলত পৌলে জখলাৰ ওপৰত থিয় হৈ মানুহবিলাকলৈ হাত তাৰবাৰ কৰিলে। পাছে তেওঁবিলাকে অতি নিজম দি থাকিলত তেওঁ ইব্ৰী ভাষাৰে তেওঁবিলাকক কলে,